Good evening, Itu Akashvani Kohima. Samlaga Khobor Puriya Sim Kumnongla. Pohila Headlines. Dimapur Kohima NH 29 de Bishirango Matikirigina Troita Jivanka Naksankuride se. State Sarkarba NHIDCA Logot NH 29 Drastado 24 Khanda Bhitorde Kholai Degina Dorkar Khualo Jinis Kandi Diktari Nadigina Diboli Koise. Deputy Commissioner Kohima Bra Dorkar Khualo Jinis Kunu Komdi Nohobo Bile Koise. Public khan logode taratari jinis khan nakini boli anurodh korise aru center ba ceasefire agreement National Socialist Council of Nagaland K Nikki karone ek sal ba parhai dise itia pura khobor Kohima aru Dimapur majote National Highway 2090 alag alag jagade mati pathor pani khan girigena rasta bon hoi jaisi jonto jua kali rati bare prokhon hoa pasudi hoise Pherema aru Sipama Pipima Samnidi, Juakali Rati Daspaji Adhanishinadi, Mati Pathor Khas Khan Girise Aro Pakla Bahari, Ajipujo, Mati Girigena Highway Lagaita portion to Dabikine Girairise. Akashvani News Logoti Gutakuri, Deputy Commissioner Chumukotima, Poland John Brakwisike, National Highway to Garikan Polaboli Pura Katijaisi Aro Ahajua Kuria Kanlogoti, Huru Karikanimiti, Zatima Parkuri Newlen Kohima Palibra Polaboli advised this day. Itiloko Dusura Rawala Rasta, Peren District Nichede Pimla, Mainam City, Mati Kiriakarni, Itupalip Napulaboli advised this day. Desiba confirmed Kurisike Pirimadi, Mati Girigina Chueta Mano Muriade, Pangsta Mota Arita Makinilagin Tagase, Sop Chojin Lagagao to be by Jesse, Kamsikam Chueta Manokanbi, Jokam Huigina Hospitalized Soise, Deputy Commissioner Bakwisike Mati to Bishidango Hisapi Girigina, Rasta Kulaidi Bulido, Samoy Lagivo, Ikisamade, Deputy Chief Minister Tia Zelangra, Muria Kanlaka Parivar Lokoti, Charlak, Charlak Tokalaka Excretia di Bolero, Jokam Huakan Lokoti, Solo Hazard to Padivali Janai Dise. Chief Minister Nipuriba, Narukikana Prokun Kiriaba, and his 29 Bishi Dangur Hisapi Mati Kiriadi, Bishi Muntuk Janai Dise. Ekta social media posti Rio Brakwesiki authorities can Gatna Jagari Takegana, Obusta Dusayasi, or Dukwakan Logodi Mudo of Diasi, or State Sorker, Central Sorker, or NHIDC Logodi Luki Logi Gotam Kano Taikana, Jolti Normal Sido Anidibuli. Thaka Dibulase. Eki Samadi, Deputy Chief Minister, Aro Minister in Charge, National Highway, Tier Zelangra, Niumbra Anitia Khatra Laka Duk Hon Honigina, Bishimon Apsos Janidisi, Jondo, Juakali Rati, Pirima Samnidi, Aro, Pakla Bahardi Hoigina, Jibon Aro, Don Bostoka Noxan Kuridise, Zelangra Biswas Janidisi, State Sorkarba Luki Luki Guatamotagina, Idu Niumbra Anitia Khatraba, Duk Ulai Diakan, Kom Kuridibu, Aro NH 29, 4 lane Rasta De, Idunishina Barba, Duk Kuridia, Obusta Kando, Saijabo Bilikoi Se. NH 2090 Mati Kiragina Nosto Kurade, State Sarkarba NHIDCA Logodi Highway to Jobis Khanda Bhitorde, Kholai Dekena Dorkar Khwalwa Chini Supply Di Diktari Nadi Boli Janai Dise, NHIDCA Logodi, Thik Kuridia Gadam Di Subsidaza Technology Chalai Gena Itunishina Disaster Kan Pasut Samay Di Hoboli Nadi Bokarne Janai Dise, Official Khobor Prakwisik Chief Minister Nipurio Pra, High Level Meeting Rakhigena Disaster Laga Obusta Sai Rakhya Aro, Wapas banai dia di relief Gautam Khan Uthaboli kotha koriya pasodi ito janai dia hoise. Ito di Deputy Chief Minister aro Minister in Charge National Highway TR Zelyang logot concerned officials aro agencies kan ba joklaise. Meeting samoy di ito ba fasla banai gina dorkar khwalwa bukya dangro kari khan aro huru kari khan bi pulaboli karni dusra rasta ekta explore koriboli ase. Meeting ba alternative rasta khan di 7 mile Shukobi, Mainamzi, Dhanabani, Aro Hurukari, Aro Dangrukari Khan Pulaboli, Aro Shohoba, Newland, Zadima, NH2, Aro New Chumukatima Bra, Old Chumukatima, Old Check Gate, Palibra, Hurukari Khan Pulaboli Karani Kotakurise. Ito Bra, Fesla Banagana, PWD Road Aro Bridges Bra, Ito Alternate Rasta Aro Pito Chabra, Sisamar Rasta Do Saira Kigana, Dimapur, Aro Kohima Machudi, Balbra Pulaboli Dibuliase. Yuki Samoidi, Nagaland State Disaster Management Authority Logodi, Muria Kanaga Parivar, Aro Jokam Huakan Logodi, Excretia do Luki Luki Dibali Janai Dise. Kohima Deputy Commissioner Kumar Ramnikantra, State Capital Logodi, Commercial Hub Dimapur Joraidia, Dorkar Rastado, Mati Kirigina Kati Jabasidi, Manukan Logodi, Tara Tari Chinese Kan Kinigina, Nara Kibuli, and Arad Kurise. Eta Advisory Di Disibakusi, Mati Kiriapasidi, খোৱালোৱা জিনিছখন কমতি হোৱা আছে বুলি মিছা কথা কৈ কিনা দৰকাৰ খোৱালোৱা আৰু গাড়ী তেলখন তাৰাতাৰি কিনি থাকিয়া লগা অৱস্থা থাকি আছে। কহিমাদি দৰকাৰ খোৱালোৱা জিনিছখন কমতি নহব বুলি বিশ্বাস জনাই কিনা ইটোৰা কৈছে কি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ওচৰ থাকিয়া ডিষ্ট্ৰিক্ট লগতে মিলাই কিনা দুচৰ ৰাস্তাখন বা দৰকাৰ আইটেমছ খন ছাপ্লাই টনা ৰখি কিনা দিবলৈ আছে। একে সময়তে কহিমা চেম্বাৰ অফ কমাৰ্চ আৰু ইণ্ডাষ্ট্ৰী কে চি চি আই বা মানুহখন লগতে তাৰাতাৰি আৰু ভয় ভাৱ অনুৰোধ কৰিছে। এইটোবাৰ বিশ্বাস দিছে কি দৰকাৰ চিনিজ কাণ্ড লাগিয়া হিচাপে ষ্টক দি থাকি আছে যন্ত খতম নহয় কিনা পাবলৈ আছে। এইটোৰ লগত কে চি চি আই বা বেপাৰ কৰি আৰু দোকান মালিকৰ লগতে বস্তু চিনিজ দি দাম বেছি নাওঠা বুলি খবৰদাৰ জনাইছে। জানবাৰ পৰা খবৰদাৰ দি কিনা অৱস্থাৰ লগা ফাইদা উঠাই কিনা দাম উঠাই দিয়াৰ লগতে সাজা দিব বুলি কৈছে। আপনি খান আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান বাইদেউ খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাৰিব। চেণ্টাৰ বা চেজফায়াৰ এগ্ৰিমেণ্টত নেশ্যনেল ছচিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড কে নিকিৰ লগত এক চাল কাৰণে বঢ়াই দিছে। মিনিষ্ট্ৰী অফ ফৰেন এফেয়াৰ্ছে জনাই দিছে কি ইণ্ডিয়া চৰকাৰ আৰু এন এছ চি এন কে নিকিৰ পৰা চেজফায়াৰ এগ্ৰিমেণ্টটো এইটো চাল ছেপ্টেম্বৰ 8 তাৰিখ পৰা 7 ছেপ্টেম্বৰ 2025 তক বঢ়াই দি কিনা নাগা মানুহখন চামিল কৰি দি কিনা নাগালেণ্ডে দিৰিদাক ৰাখিবলৈ শান্তি আনি দিবলৈ ফেচলা বনাইছে। হোম মিনিষ্ট্ৰী বা কৈছে কি চেজফায়াৰটো দুয়োটা ছাইডছ বা বিমঞ্চ কৰি কিনা চহী কৰিয়া চেজফায়াৰ গ্ৰাম ৰু হিচাপে মানিবলৈ আছে। এগ্ৰিমেণ্টটো এডিশ্যনেল ছেক্ৰেটাৰী মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ পীয়ুষ গোৱেল আৰু চুপাৰভাইজাৰ্ছ চি এফ এছ বি এন এছ চি এন কে নেকি আপিল জিংৰি থোৰ আৰু অমিকা আচুমি খান পৰা আজি চহী কৰিছে। ছিকিউৰিটি তাকত কৰি দিবলৈ কাৰণে তিনিটা পুলিচ চেক পোষ্ট কাণ্ডটো ডিমাপুৰ ৰেলৱে ষ্টেচন লগা চব এক্সিট পইণ্টছ দি বনাই দিছে। চেক পইণ্টছ কাণ্ডটো 24 ঘণ্টা চলাই ৰাখি কেনে অফিচেছ খান বা বাহাৰ পৰা আহিয়া খান লগা আইডেণ্টিটিজ কাণ্ডো ভেৰিফাই কৰিবলৈ আছে। যোৱা সোমবাৰ ডেপুটি কমিশ্যনাৰ ডিমাপুৰ ডঃ টিনু চংচি চাং লগত ৰিপ্ৰেজেণ্টেটিভ খান ডিমাপুৰ পুলিচ কমিশ্যনাৰেট পৰা ৰেলৱে ষ্টেচন দি ইনস্পেকচন কৰিছে। অফিচিয়েলছ পৰা এটা মিটিংটো ৰেলৱে প্ৰটেকচন ফৰ্চ লগতে ৰাখি কিনা ছিকিউৰিটি গৌতম খান্তি কথা কৰিছে। চিফ মিনিষ্টাৰ নিফিয়ৰিৰ পৰা টিজিএছ ডে গ্ৰিডিংছ জনাই দিছে। এক্স ডি একটা পষ্ট দি ৰিঅ'ৰ পৰা কৈছে টিজিএছ কাণ্ড মেণ্টৰ্ছ গাইডছ আৰু ৰোল মডেলছ কাণ আছে। টিজিএছ লগতে নিজৰ নবেল প্ৰফেচন দি মন দিবলৈ অনুৰোধ কৰি ৰিঅ'ৰ পৰা কৈছে ষ্টেট চৰকাৰ বা তাইখন লগতে ইম্পাৱাৰ কৰি মুটব দি কিনা আহি থাকে জেনেৰেশ্যন তৈয়াৰ কৰি দিবলৈ দি তাইখন নিজৰ কেপাচিটিজ বনাই দিবলৈ আছে বুলি কৈছে। আৰু নাগালেণ্ড ৱেষ্টলিং এছ'চিয়েচন এন ডাব্লিউ এ লগা দহটা মেম্বাৰ টীম পৰা ইণ্ডিয়ান স্পৰ্টছ কনভেনশ্যন লগতে ফিফ্থ ৱৰ্ল্ড নমেড গেমছ 2024 কাজকিস্তান দি চামিল হবলৈ আছে। এন ডাব্লিউ এ টীম দি তিনিটা অফিচিয়েলছ আৰু 7টা ৰেষ্টলাৰ্ছ কাণ মিলাই কিনা বেল্ট আৰু মাছ ৰেষ্টলিং ডিচিপ্লিন দি খেলিবলৈ আছে। এন ডাব্লিউ এ পৰা এইটো লগা এথলেটছ আৰু অফিচিয়েলছ কাৰণে প্ৰাৰ্থনা আৰু আশীৰ্বাদ দিয়া চেৰেমনিটো আজি ৰাখিছে। গেমছটো 7th পৰা 15th ছেপ্টেম্বৰ তক আস্থানা কাজকিস্তান দি ৰাখিবলৈ আছে। খবৰ শ্ৰেষ্ঠ হেডলাইনছ দুবাৰ জনাই দি আছে। ডিমাপুৰ কহিমা এন এইচ 29 দি বেছি ডাঙৰ মাটি কিনি কিনা ছয়টা মানুহখন লগা জীৱন নাকচন কৰি দিছে। ষ্টেট চৰকাৰ বা এন এইচ আই ডি চিয়ে লগত এন এইচ 29 ৰাস্তাটো 24 ঘণ্টা ভিতৰত খোলাই দি কিনা দৰকাৰ খোৱালোৱা জিনিছ কাণ আনিবলৈ দিবলৈ কৈ দিছে। ডেপুটি কমিশ্যনাৰ কহিমাৰ পৰা দৰকাৰ খোৱালোৱা জিনিছ দি কোনো কমতি নহব আৰু মানুহখন লগতে তাৰাতাৰি জিনিছ কাণ নাখিনি বুলি অনুৰোধ কৰিছে। আৰু চেণ্টাৰ পৰা চিজফায়াৰ এগ্ৰিমেণ্টটো নেশ্যনেল ছচিয়েলিষ্ট কাউন্সিল অব নাগালেণ্ড কি নিকি কাৰণে এক চাল নিমিতে বঢ়াই দিছে। আৰু আজি ৰাতি লগা নাগামিজ খবৰ ইমান ডিচেজ কৰি আছে। আপুনি খান চব কাৰণে ভাল ৰাতি হবি।